আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলি বাতৰি পঢ়িছো অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ঋতুস্মিতা তামুলী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল ৰাজ্যখনৰ বান পৰিস্থিতি কিছু উন্নত, বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত, কেইবাগৰাকী জ্যেষ্ঠ মন্ত্ৰীৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন, বান পৰিস্থিতি জোৰা মাৰিবলৈ কেন্দ্ৰীয় চৰকাৰক সম্ভৱপৰ সকলো ধৰণৰ সাহায্য প্ৰদান কৰিবলৈ বিৰোধী দলপতি ৰাহুল গান্ধীৰ আহান, আশ্ৰয় শিবিৰত থকা শিশু আৰু মহিলাসকলৰ বিশেষ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি শিশু খাদ্য, চেনিটেৰী নেপকিন, ঔষধ আদি নিৰ্মিত যোগান নিশ্চিত কৰা হৈছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ, আৰু চলিত বৰ্ষৰ ভিতৰত তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, ৰাজ্যিক আৰক্ষীৰ উপ পৰিদৰ্শক, কনিষ্টবল নিযুক্তিৰ বাবে প্ৰয়োজনীয় আনুষ্ঠানিকতা চূড়ান্ত কৰিবলৈ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক। বতৰ ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও 28খন জিলাৰ প্ৰায় 22 লাখ লোক এতিয়াও বানৰ কবলত আছে। বানত বিগত 24 ঘণ্টাত 8 জন লোকে প্ৰাণ হেৰুওৱাৰ ফলত ৰাজ্যখনত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা 64লৈ বৃদ্ধি পাইছে। ৰাজ্যখনৰ 97টা ৰাজহচক্ৰৰ 3400খনৰো অধিক গাঁও বানত প্লাবিত হৈছে আৰু 68,000 হেক্টৰৰো অধিক কৃষিভূমি বানত বুৰ গৈ আছে। বিগত 24 ঘণ্টাত NDRF, SDRF আৰু অন্যান্য উদ্ধাৰকাৰী বাহিনীয়ে বিভিন্ন প্ৰান্তৰ পৰা 218 জন লোকক উদ্ধাৰ কৰে। প্ৰশাসনে স্থাপন কৰা 269টা আশ্ৰয় শিবিৰত 53,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। ইপিনে কেন্দ্ৰীয় জল আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈৰ লগতে আন কেইবাখনো নৈ উপনৈৰ জলস্তৰ বিপদসীমাৰ ওপৰত আছে। বিগত 24 ঘণ্টাত অন্যান্য আন্তঃগাঁথনিৰ লগতে 172টা পথ আৰু 6খন দলং ক্ষতিগ্ৰস্ত হৈছে। তদুপৰি বানত 15 লাখৰো অধিক পশুধনৰ ক্ষতি হৈছে। অসম চৰকাৰে বানৰ সময়ছোৱাত ক্ষতিগ্ৰস্ত জনসাধাৰণক সহায় কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নিয়মিতভাৱে স্বাস্থ্য শিবিৰ মুকলি কৰি প্ৰয়োজনীয় ঔষধ আৰু অন্যান্য সামগ্ৰী প্ৰদান কৰি আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিছে। তেওঁ কয় যে আশ্ৰয় শিবিৰত থকা শিশু আৰু মহিলাসকলৰ বিশেষ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি শিশু খাদ্য, চেনিটেৰী নেপকিন, ঔষধ আদি নিয়মিত যোগান নিশ্চিত কৰা হৈছে। ইপিনে মন্ত্ৰী কেশৱ মহন্তই আজি জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কাষৰীয়া বান ক্ষতিগ্ৰস্ত অঞ্চলৰ আশ্ৰয় শিবিৰত আশ্ৰয় লৈ থকা জনসাধাৰণৰ সৈতে মত বিনিময় কৰাৰ উপৰি খাদ্য সামগ্ৰীৰ ব্যৱস্থাপনা, চিকিৎসা সেৱা আদিৰ বুজ লয়। ইফালে ইউনিচেফৰ এটা দলে আজি 3খন ৰাজহচক্ৰৰ ধানপুৰ মজলীয়া বিদ্যালয় আৰু বালিয়ানী বিদ্যালয়ত স্থাপন কৰা আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে। দলটোৱে শিবিৰত থকা মহিলা, শিশু তথা কিশোৰীসকলৰ বাবে উপলব্ধ সা সুবিধাৰ বুজ লোৱাৰ উপৰি সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত শিবিৰত চলাই থকা কাৰ্যকলাপ সম্পৰ্কে অৱগত হয়। বানৰ সময়ছোৱাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে চলাচল কৰা উজনি আৰু নামনি অভিমুখী যান বাহনসমূহক আৰক্ষী আৰু বন বিভাগৰ বাহনৰ জৰিয়তে এক্সপৰ্ট প্ৰদান কৰি চলাচল কৰাৰ ব্যৱস্থা কৰা হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনত চোৰাং চিকাৰ ৰোধ কৰাৰ বাবে প্ৰথমবাৰলৈ থাৰ্মেল ড্ৰোনৰ ব্যৱহাৰ কৰা হৈছে। বানৰ সময়ত বন্যজন্তু সুৰক্ষাৰ বাবে উদ্যান কৰ্তৃপক্ষই তথ্য প্ৰযুক্তি ব্যৱহাৰ কৰি এই পদক্ষেপ লৈছে। উল্লেখযোগ্য যে বানৰ সময়ত ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বন্য জন্তুসমূহে কাৰ্বি পাহাৰৰ লগতে জনাঞ্চলতো আশ্ৰয় লৈ আছে। এনে ক্ষেত্ৰত চোৰাং চুকীয়াৰে যাতে জীৱ জন্তুসমূহৰ ক্ষতি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা লোৱা হৈছে। গোলাঘাট জিলাত বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। জিলাখনৰ সামগ্ৰিক বান পৰিস্থিতি সন্দৰ্ভত জিলাখনৰ পৰা আমাৰ সংবাদদাতা হিৰণ্য গগৈয়ে এইদৰে কয়।
গোলাঘাট জিলাখনত সাময়িকভাৱে বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও ব্ৰহ্মপুত্ৰ কাষৰীয়া অঞ্চলসমূহত বানপানী কিছু পৰিমাণে জমা হৈ আছে। বোকাখাট, খুমকাই, দমকল, বুঢ়া চাকৰি, মিকৰিঘাট আদি অঞ্চলত কিছু গাঁও বৰ্তমানে জলগ্ৰস্ত হৈ আছে। গোলাঘাট জিলা প্ৰশাসনে বানত প্লাবিত গাঁওসমূহত খাদ্য, আশ্ৰয় শিবিৰৰ লগতে বানাকান্ত ৰাজ্যক ঔষধৰ ব্যৱস্থা কৰিছে। ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তীৰ্ণ অঞ্চল বৰ্তমানে জলমগ্ন হৈ আছে। উদ্যানখনৰ মুঠ 233টা বন শিবিৰৰ ভিতৰত 69টা বন শিবিৰ বৰ্তমানে জলমগ্ন হৈ আছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ অগ্ৰতলী বনাঞ্চলৰ 14টা, কহৰা বনাঞ্চলৰ 22টা, বাগৰি বনাঞ্চলৰ 20টা, বোকাখাট বনাঞ্চলৰ 4টা, বুঢ়াপাহাৰ বনাঞ্চলৰ 4টা আৰু বিশ্বনাথ ৱাইল্ড লাইফ ডিভিজনৰ 1টা বন শিবিৰ জলমগ্ন হৈ আছে বুলি জানিব পৰা গৈছে। আনহাতে ৰাষ্ট্ৰীয় উদ্যানখনত বানপানীৰ ফলত 131টা বন্যপ্ৰাণী ইতিমধ্যে মৃত্যু হোৱাৰ লগতে 97টা বন্যপ্ৰাণীক জীৱন্ত উদ্ধাৰ কৰি বন বিভাগে চিকিৎসা সেৱা প্ৰদান কৰিছে। তদুপৰি বন্যপ্ৰাণী সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙাৰ ৰাজপথত তীব্ৰবেগী বাহনৰ চলাচলৰ ক্ষেত্ৰত বন বিভাগ আৰু পৰিবহন বিভাগে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। ইফালে বানপানীৰ সময়ত বন্যপ্ৰাণী সুৰক্ষাৰ বাবে চোৰাং চোকাৰী বিৰোধী অভিযানৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই পোনপ্ৰথমবাৰৰ বাবে থাৰ্মেল ড্ৰোনৰ ব্যৱস্থা কৰা বুলি কাজিৰঙা উদ্যান কৰ্তৃপক্ষই আমাক সদায় কৈছে।
কৰিমগঞ্জ জিলাৰ বিভিন্ন অঞ্চল বানত বুৰ গৈ আছে। জিলাখনৰ নীলাম বজাৰ, কৰিমগঞ্জ, সদৰ বদৰপুৰ আৰু পাথৰকান্দি ৰাজহচক্ৰৰ 60টা অঞ্চল ক্ষতিগ্ৰস্ত হৈছে। জিলাখনত স্থাপন কৰা 42টা শিবিৰত 3,500ৰো অধিক লোকে আশ্ৰয় লৈ আছে। জিলাখনত 40,000ৰো অধিক লোক এই বানত ক্ষতিগ্ৰস্ত হৈছে। ডিব্ৰুগড় জিলা আয়ুক্তই আজি জিলাখনৰ পশ্চিম ৰাজহচক্ৰৰ অন্তৰ্গত নগাখেলীয়া আৰু মহ পোৱালি মৰা শিৱ মন্দিৰৰ সমীপত ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন কৰাৰ লগতে জলসম্পদ বিভাগে বিৰত অঞ্চলত চলাই থকা কাম কাজৰ বুজ লয়। নগৰ জিলাৰ কলিয়াবৰত বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। কলং নৈৰ বাঢ়নী পানীয়ে ন ন অঞ্চল প্লাবিত কৰিছে। এতিয়ালৈ কলিয়াবৰত 60,000 লোক বানত ক্ষতিগ্ৰস্ত হৈছে। হাইলাকান্দি জিলাৰ এটা পথ বানে ছিঙি নিয়াৰ ফলত জিলাখনৰ নিমাই চান্দপুৰৰ পৰা মনচৰাৰ মাজত যোগাযোগ ব্যাহত হৈ পৰিছে। বিগত কেইবাদিন ধৰি ধাৰাষাৰ বৰষুণৰ ফলত কাটাখাল নৈৰ বাঢ়নী পানীয়ে নিমাই চান্দপুৰৰ মথাউৰি ছিঙি পেলোৱাৰ ফলত বিস্তীৰ্ণ অঞ্চল প্লাবিত হৈছে। ইপিনে দুলীয়া জিলাত বুঢ়ীদিহিং নৈৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত ভালেমান অঞ্চল প্লাবিত হৈ পৰিছে। দুলীয়াপুৰ সমষ্টিৰ টেঙাখাটত পথাউৰি ছিগাৰ ফলত জনসাধাৰণ সমস্যাৰ সন্মুখীন হৈছে। অসম চৰকাৰৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিবে আজি মৰিগাঁও জিলাত বিভিন্ন বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে। তেওঁ বিভিন্ন বিভাগৰ মুৰববী বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ বানৰ সমস্যাত জনসাধাৰণৰ সুৰক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা লবলৈ সংশ্লিষ্টসকলক নিৰ্দেশ দিয়ে। কলকাতা জিলাৰ সামগ্ৰিক বান পৰিস্থিতি কিছু উন্নত হৈছে। পানী হ্ৰাস পোৱাৰ পাছত বিভিন্ন অঞ্চলত ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱাৰ আশংকা কৰি স্বাস্থ্য বিভাগে শিবিৰ মুকলি কৰাৰ লগতে সজাগতা সভা অনুষ্ঠিত কৰিছে। জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালকে প্ৰকাশ কৰা মতে নৰকৰ স্বাস্থ্য কেন্দ্ৰৰ জৰিয়তে চৰ অঞ্চলসমূহত এনে শিবিৰ মুকলি কৰা হৈছে। তদুপৰি পোহনীয়া জীৱ জন্তুৰ বাবে জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগে শিবিৰ মুকলি কৰিছে। ধুবুৰী জিলাৰ বিলাচীপাৰাৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বিস্তীৰ্ণ অঞ্চল প্লাবিত হৈ আছে। গোৱালপাৰা জিলাত বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও জিলাখনৰ 334খন গাঁৱৰ বিভিন্ন অঞ্চল বানত বুৰ গৈ আছে। বানত জিলাখনৰ 95,000 লোক ক্ষতিগ্ৰস্ত হৈছে। ইপিনে এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলৰ নেতৃত্বত আজি বিধায়ক চিৰাজুদ্দিন আজমল আৰু নজৰুল হকে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি অসমৰ সাম্প্ৰতিক বান পৰিস্থিতি সন্দৰ্ভত এখন স্মাৰক পত্ৰ প্ৰদান কৰে। এই পত্ৰত ক্ষতিগ্ৰস্ত ৰাইজক প্ৰয়োজনীয় সুবিধা আগবঢ়োৱাৰ লগতে মথাউৰিসমূহ সঠিকভাৱে নিৰ্মাণ কৰিবলৈ আহান জনোৱা হৈছে।
টেকনোলজি অধিক উপয়োগ 2023 জুলাই পীড়িত কোভিড দিন কম নেই অধিকার অপরাধোঁ কে লিয়ে হ্যাঁ কড়ো প্রাবধান ন্যায় কেন্দ্র কানুন লিখেঙ্গে অব নয় ভারত কি কাহানি
ন্যায় আপরাধিক কানুন 1 জুলাই 2024 ঐসী লাগু আজাদ ভারত আপনি
অসমৰ বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ কংগ্ৰেছ সাংসদ তথা বিৰোধী দলপতি ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় চৰকাৰক সম্ভৱপৰ সকলো ধৰণৰ সাহায্য প্ৰদান কৰিবলৈ আহান জনাইছে। সাংসদগৰাকীয়ে আজি কাছাৰ জিলাৰ ফুলেৰ তলৰ বান শিবিৰ পৰ্যবেক্ষণ কৰি বান ক্ষতিগ্ৰস্তসকলৰ সৈতে মত বিনিময় কৰে। ইয়াৰ পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নেতৃত্বত এটা প্ৰতিনিধি দলে ৰাজ্যৰ বান সমস্যা সন্দৰ্ভত সাংসদগৰাকীক এখন স্মাৰক পত্ৰ প্ৰদান কৰে। স্মাৰক পত্ৰখনত বানৰ ভয়াৱহ প্ৰভাৱৰ ওপৰত আলোকপাত কৰি ক্ষতিগ্ৰস্তসকলে সন্মুখীন হোৱা পৰিস্থিতিৰ বিষয়ে উল্লেখ কৰা হৈছে। লগতে কেন্দ্ৰৰ পৰা লাভ কৰা সাহায্য সন্দৰ্ভতো প্ৰতিনিধি দলটোৱে পত্ৰখনত গুৰুত্ব আৰোপ কৰে। বান শিবিৰ পৰ্যবেক্ষণৰ অন্তত তেওঁ মণিপুৰত উপস্থিত হয়। সাংসদগৰাকীয়ে হিৰিবাবত হিংসাৰ বলি হোৱা একাংশ লোকৰ সৈতে মত বিনিময় কৰে। ইয়াৰ পাছত তেওঁ চুৰাচান্দপুৰলৈ গৈ আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে। নীতি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূৰ্ণতা অভিযান অসমতো অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে যোৱা 1 জুলাইৰ পৰা বাক্সা জিলাতো বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। কালি সন্ধিয়া প্ৰচাৰিত আকাশবাণী গুৱাহাটীৰ চলন্তিকা অনুষ্ঠানত আয়ুক্ত কৃষ্ণ বৰুৱাই জিলাখনত ৰূপায়ণ হৈ থকা সম্পূৰ্ণতা অভিযানৰ খতিয়ান দাঙি ধৰে। আয়ুক্তগৰাকীয়ে সদৰি কৰা মতে বাক্সা জিলাত এই অভিযান 1 জুলাইৰ পৰা 30 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। 6টা বিভাগত কেন্দ্ৰীয় চৰকাৰে দিয়া লক্ষ্য নিৰ্ধাৰণৰ বাবে জিলা প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে বুলি আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। জিলাখনৰ 2টা সমূহীয়া স্বাস্থ্য কেন্দ্ৰ, 2খন আদৰ্শ চিকিৎসালয়, 27খন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, 1,453টা অংগনবাড়ী কেন্দ্ৰ আৰু 22টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ জৰিয়তে সম্পূৰ্ণতা অভিযানৰ অধীনত গৰ্ভৱতী মহিলাসকলক সজাগ কৰাৰ প্ৰয়াস চলোৱা হ'ব বুলি আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। শ্ৰোতাসকলে সন্ধিয়া আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ঋতুস্মিতা তামুলীৰ পৰা।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তি, ৰাজ্যিক আৰক্ষীৰ উপ পৰিদৰ্শক, কনষ্টেবল নিযুক্তিৰ বাবে প্ৰয়োজনীয় সকলো আনুষ্ঠানিকতা আলোচনা চূড়ান্ত কৰাৰ বাবে সংশ্লিষ্ট বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত পৰীক্ষা প্ৰক্ৰিয়া স্বচ্ছতা বজাই ৰখাকে ধৰি নিযুক্তি সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। অহা বছৰৰ আৰম্ভণিতে স্বচ্ছতা বজাই ৰাখি চৰকাৰী চাকৰি ৰাজ্য দক্ষ যুৱক যুৱতীসকলক নিযুক্তি দিয়াৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। আনহাতে তেওঁ জনতা ভৱনত ৰাজ্যৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল সন্দৰ্ভত এখন বৈঠকত মিলিত হৈ পৰিৱেশ সংৰক্ষণ আৰু সেউজ আৱৰণ বৃদ্ধিৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে বৈঠকত স্থানীয় বসতি মাটিকালিৰ পৰিমাণ আদিকে ধৰি বিভিন্ন বিষয় বিতংভাৱে অধ্যয়ন কৰি ইতিবাচক আৰু গঠনমূলক পদক্ষেপ লোৱাৰ দিশত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰে। আনখন বৈঠকত অংশ লৈ তেওঁ খেল মহাৰণৰ প্ৰতিভাৱান খেলুৱৈসকলৰ ক্ৰীড়া প্ৰতিভা অধিক বিকশাই তোলাৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক আহান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি চৰকাৰী ভ্ৰমণসূচীলৈ ৰাছিয়াৰ মস্কোত উপস্থিত হৈছে। মস্কো বিমান বন্দৰত তেওঁক গাৰ্ড অব অনাৰ প্ৰদান কৰা হয়। ৰাছিয়াৰ প্ৰথম উপ প্ৰধানমন্ত্ৰী ডেনিছ মেডভেডেভে তেওঁক আদৰণি জনায়। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত শ্ৰীমোদীয়ে মস্কোত 22 সংখ্যক ভাৰত ৰাছিয়া বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব। সন্মিলনত দুয়োখন দেশৰ দ্বিপাক্ষিক চুক্তি, প্ৰতিৰক্ষা, বাণিজ্য, বিনিয়োগ, শিক্ষা, সংস্কৃতি সন্দৰ্ভত আলোচনা কৰা হ'ব। আঞ্চলিক আৰু গোলকীয় পাৰস্পৰিক স্বাৰ্থজড়িত বিষয়ত দুয়োগৰাকী নেতাই বাৰ্তালাপ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে তেওঁলোকৰ আলোচনাৰ সময়ত ব্ৰিক্ছ, ছাংহাই সহযোগিতা সংস্থা, G20, পূব এছিয়া সন্মিলন আৰু ৰাষ্ট্ৰসংঘৰ দৰে গ্ৰুপিং পৰ্যায়ত দ্বিপাক্ষিক সম্পৰ্কৰ সন্দৰ্ভত আলোকপাত কৰিব। আনহাতে ভ্লাডিমিৰ পুটিনে আয়োজন কৰা নৈশ ভোজতো অংশ ল'ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে কাইলৈ ৰাছিয়াত থকা প্ৰৱাসী ভাৰতীয়সকলৰ সৈতেও মত বিনিময় কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে ক্ৰেমলিনত পৰিচয়বিহীন সৈনিকসকলৰ সমাধিত মাল্যাৰ্পণ কৰিব আৰু মস্কোত ৰছাটম পেভিলিয়নো দৰ্শন কৰিব। উল্লেখযোগ্য যে এই ভ্ৰমণৰ পূৰ্বে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে এই ভ্ৰমণ ৰাছিয়া আৰু অষ্ট্ৰিয়াৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰি তোলাৰ এটা সুন্দৰ সুযোগ হ'ব। ভাৰত ৰাছিয়াৰ সম্পৰ্কৰ বিষয়ে প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে দ্বিপাক্ষিক সহযোগিতাৰ সকলো দিশ পুনৰ নিৰীক্ষণ কৰাৰ লগতে বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয়ত দৃষ্টিভংগী বিনিময় কৰিবলৈ আগ্ৰহী। তেওঁ লগতে কয় যে ভাৰত আৰু ৰাছিয়াৰ কৌশলগত অংশীদাৰিত্ব যোৱা 10 বছৰত বহু খণ্ডত আগবাঢ়িছে। এই খণ্ডসমূহৰ ভিতৰত প্ৰতিৰক্ষা, বাণিজ্য, বিনিয়োগ, শক্তি সহযোগিতা, শিক্ষা, সংস্কৃতি, পৰ্যটন আৰু পৰস্পৰৰ মাজত বিনিময় আদি অন্তৰ্ভুক্ত। শ্ৰীমোদীয়ে কয় যে ভাৰতে এই ক্ষেত্ৰত শান্তি আৰু সুস্থিৰতাৰ বাবে কাম কৰিবলৈ বিচাৰে। ৰাছিয়া ভ্ৰমণৰ পাছত প্ৰধানমন্ত্ৰীগৰাকীয়ে অষ্ট্ৰিয়াৰ ভ্ৰমণৰ বিষয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰত অষ্ট্ৰিয়াৰ দৃঢ় তথা বিশ্বাসযোগ্য অংশীদাৰ আৰু দুয়োখন দেশে বহুত্ববাদৰ আদৰ্শ পালন কৰে। অষ্ট্ৰিয়া ভ্ৰমণৰ কালচোৱাত তেওঁ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ডন ডে ভেলেন আৰু চেঞ্চেলৰ কাৰ্ল নেহামমায়াৰক সাক্ষাৎ কৰিব। উল্লেখযোগ্য যে যোৱা 40 বছৰতকৈ অধিক সময়ৰ ভিতৰত এয়া হৈছে কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথমটো অষ্ট্ৰিয়া ভ্ৰমণ। গুৱাহাটী মহানগৰীৰ পশ্চিম জ্যোতিনগৰৰ কালী মন্দিৰৰ সমীপত বৃহস্পতিবাৰে নলাত পৰি প্ৰাণ হেৰুওৱা অবিনাশ সৰকাৰ নামৰ শিশুটি মৰুমাটি শ্যামনগৰৰ বাসগৃহত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে শিশুটিৰ পিতৃ মাতৃৰ সৈতে মত বিনিময় কৰাৰ লগতে সমবেদনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে বৃহস্পতিবাৰে সন্ধানহীন হোৱা শিশুটিৰ মৃতদেহ কালি ৰাজগড়ত উদ্ধাৰ কৰা হৈছিল। কংগ্ৰেছ দলৰ সাংসদ ৰাহুল গান্ধীয়ে আজি এই শিশুটিৰ মৃত্যুক লৈ গভীৰ শোক প্ৰকাশ কৰে। তেওঁ লগতে মানৱ প্ৰাণ হেৰুওৱা ৰাজ্যখনৰ প্ৰতিজন ব্যক্তিৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে। অসম চৰকাৰে ৰাজ্যখনত সেউজ আৱৰণ বৃদ্ধি আৰু অধিক সংৰক্ষিত বনাঞ্চল এলেকা নিৰ্ধাৰণ কৰাৰ লক্ষ্যৰে ব্যাপক পৰিকল্পনালৈ কাম কাজ অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এই বিষয়ে প্ৰকাশ কৰি কয় যে ৰাজ্য চৰকাৰে পৃষ্ঠাত প্ৰস্তাৱিত বন এলেকাক সংৰক্ষিত বনাঞ্চল হিচাপে নিৰ্ধাৰণ কৰাৰ পৰিকল্পনা লৈছে। ইয়াৰ ফলত জীৱ জন্তুসমূহৰো সুৰক্ষা নিশ্চিত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ডঃ শৰ্মাই আজি এই সন্দৰ্ভত প্ৰস্তাৱসমূহ আলোচনা কৰাৰ বাবে এখন বৈঠকত মিলিত হয়। বৈঠকত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে বন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। ৰাজ্যখনৰ বান পৰিস্থিতি কিছু উন্নত। বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত, কেইবাগৰাকী জ্যেষ্ঠ মন্ত্ৰীৰ আশ্ৰয় শিবিৰত পৰিদৰ্শন। বান পৰিস্থিতি জোৰা মাৰিবলৈ কেন্দ্ৰীয় চৰকাৰক সম্ভৱপৰ সকলো ধৰণৰ সাহায্য প্ৰদান কৰিবলৈ বিৰোধী দলপতি ৰাহুল গান্ধীৰ আহ্বান। আশ্ৰয় শিবিৰত থকা শিশু আৰু মহিলাসকলৰ বিশেষ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি শিশু খাদ্য, চেনিটেৰী নেপকিন, ঔষধ আদিৰ নিয়মিত যোগান নিশ্চিত কৰা হৈছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। আৰু চলিত বৰ্ষৰ ভিতৰত তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, ৰাজ্যিক আৰক্ষী উপ পৰিদৰ্শক, কনষ্টেবল নিযুক্তিৰ বাবে প্ৰয়োজনীয় আনুষ্ঠানিকতা চূড়ান্ত কৰিবলৈ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।